চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। আপুনি হয়তো ভাবিছে যে আমিনো চিঠি লিখাৰ কথাটো সদায় কিয় কৈ থাকো, কিন্তু আচলতে আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পালেহে জানিব পাৰোঁ আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনি আছে বুলি। লগতে অনুষ্ঠান সম্বন্ধে ৰাইজৰ মতামত জানিলে অনুষ্ঠানৰ গুণাগুণৰ বিষয়ে আমাৰ ধাৰণা এটা হয়, আৰু সেইবাবে আমি শ্ৰোতাসকলক সদায় আমালৈ চিঠি লিখিবলৈ অনুৰোধ জনাওঁ। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই মঠিয়ে লিখা শুভবাৰ্তাৰ 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলো। গতিকে আজি আমি 4 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা একেবাৰে 25 নম্বৰ পদলৈকে আলোচনা আগবঢ়াম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি পঢ়িবলৈ পাইছো যে ছয়তানে যীশুক পৰীক্ষা কৰিছিল আৰু প্ৰতিবাৰেই যীশুৱে শাস্ত্ৰৰ বাক্য ব্যৱহাৰ কৰি উত্তৰ দিছিল। ছয়তানে সেই শাস্ত্ৰৰ বাক্যই উচিত উত্তৰ দিয়া বুলি ভাবিছিল যেন আমাৰ লাগে, কাৰণ পাছৰটো পদতেই আমি পঢ়িবলৈ পাওঁ। পাঠ কৰি দিম মঠি 4 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। তেতিয়া ছয়তানে তেওঁক এৰিলে আৰু চোৱা স্বৰ্গদূতবিলাকে আহি তেওঁক শুশ্ৰূষা কৰিলে। লোক 4 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমাক কোৱা হৈছে, ছয়তানে অলপ সময়ৰ কাৰণে যীশুক এৰিলে। আমি ভাবো তেওঁ কিজানি পিছদিনাই আকৌ আহিল আৰু গোটেই জীৱনকালত তেওঁক পৰীক্ষা কৰি থাকিল। আমি বিশেষভাৱে প্ৰভু যীশুৱে গেটছিমানীবাৰীত অবৰ্ণনীয় মনোবেদনা সহন কৰাৰ সময়ত ছয়তানৰ প্ৰলোভন বিশেষভাৱে দেখা পাওঁ। আমি প্ৰভু যীশুৰ জীৱনৰ এই কথাখিনি চমুকৈ আকৌ মনত পেলাই তাৰ মাজত আমাৰ বাবে কি শিক্ষা আছে সেইটো চাব খুজিছো। প্ৰথমতে আমি দেখিলো যে যীশু জন্মিছিল এজন ৰজা হিচাপে। তেওঁক ৰজা হিচাপেই পৰিচিত কৰোৱা হৈছে, তেওঁক ৰজা হিচাপেই বাপ্তিস্ম দিয়া হৈছে, আৰু এতিয়া আমি দেখিলো তেওঁক ৰজা হিচাপে পৰীক্ষাও কৰা হৈছে। গোটেই মঠিয়া লিখা শুভবাৰ্তাখনত তেওঁ ৰজা। এই পৰীক্ষাই কেইবাটাও কথা প্ৰকাশ কৰিলে। তাৰে এটা এইয়ে যে ছয়তান এজন ব্যক্তি। যীশুৰ সৈতে এই মুখামুখিৰ সময়ত ছয়তানক ব্যক্তি হিচাপেই দেখুওৱা হৈছে। বাইবেল বিশ্বাস কৰা যি লোকে তেওঁৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰে তেওঁলোকে ইয়াতেই উত্তৰ পোৱা উচিত, কাৰণ তেওঁলোকে ছয়তানক এটা মাত্ৰ প্ৰভাৱ বুলি হয়তো ভাবি থাকে। আকৌ আমি ছয়তানৰ অতি চতুৰ কৌশল দেখা পাওঁ। ছয়তানে প্ৰথমতে কৈছিল, যদি তুমি ঈশ্বৰৰ পুত্ৰ তেন্তে এই শিলবোৰ ৰুটি হ'বলৈ আদেশ দিয়া, বা আন কথাত ক'বলৈ গ'লে এই কথা প্ৰমাণ কৰা, কিন্তু ঈশ্বৰৰ পদ্ধতিৰে নহয়। কিন্তু যীশুক কোনো অপৰাধ সংঘটিত কৰিবলৈ চেষ্টা কৰা আমি দেখা নাপাওঁ। সেইটো তেওঁৰ বাবে একো পৰীক্ষা নহ'লহেঁতেন, কাৰণ যীশুৰ মনোবৃত্তিয়েই হৈছে সৎ কাম কৰাৰ মনোবৃত্তি। যিহেতু ৰুটি জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয়, গতিকে শিলক ৰুটি কৰাটো নিশ্চয় উপকাৰী কামহে হ'লহেঁতেন। পাছত পৰিচৰ্যা কৰা কালত তেওঁ অগণন জনতাক ৰুটি খুৱাইছিল, কিন্তু ছয়তানৰ সেই পৰীক্ষাত লুকাই থকা মন্দতাটো আছিল এইয়ে, যীশুক ঈশ্বৰৰ ইচ্ছাৰ পৰা বাহিৰ হৈ যাবলৈ কোৱাটোহে। আকৌ আমি এইটো দেখিছো যে পৰীক্ষাৰ গোটেই সময়খিনিত যীশুৱে ঈশ্বৰৰ বাক্যৰ পৰাই উত্তৰ দিছে, অৰ্থাৎ তেওঁ আত্মাৰ তৰোৱাল ব্যৱহাৰ কৰিছিল। ঈশ্বৰ আৰু মানুহৰ শত্ৰুক প্ৰতিৰোধ কৰিবলৈ তেওঁ আত্মাৰ তৰোৱাল ব্যৱহাৰ কৰিছিল। প্ৰতিবাৰে তেওঁ উত্তৰ দিছিল, এইদৰে লিখা আছে। প্ৰিয় শ্ৰোতা, আমিও আত্মাৰ তৰোৱাল ব্যৱহাৰ কৰাত নিপুণ হোৱা হ'লে কিমান ভাল কথা আছিল। আজি আমাৰ বাবে ইয়েই আচলতে অস্ত্ৰ, অতি প্ৰভাৱী অস্ত্ৰ। মন কৰিবলগীয়া কথা যে যীশুৱে দ্বিতীয় বিৱৰণ পুস্তকৰ পৰা উদ্ধৃতি দিছিল। দ্বিতীয়তে, ছয়তানে যীশুক অতি চকুত লগা অলৌকিক কাৰ্য কৰি এজন ধৰ্মীয় নেতা হোৱাটো বিচাৰিছিল, ঈশ্বৰে বান্ধি দিয়া ধৰণে নিজৰ পৰিচয় প্ৰকাশ কৰাৰ পৰিৱৰ্তে। ছয়তানৰ পন্থাই খ্ৰীষ্টৰ ক্ৰুছ নোহোৱা কৰিলেহেঁতেন। আজি খ্ৰীষ্টীয় ধৰ্ম আচলতে বহু ক্ষেত্ৰত ছয়তানৰ পন্থা হৈ পৰে, যেতিয়া খ্ৰীষ্টৰ ক্ৰুছৰ কথাটো সম্পূৰ্ণ আঁতৰ কৰি ৰখা হয়। ছয়তানে যীশুক এটা অতি চমকপ্ৰদ অলৌকিক কাৰ্য সম্পাদন কৰি এজন ধৰ্মীয় নেতা হ'বলৈ কৈ আছিল। প্ৰিয় শ্ৰোতা, আজি অলৌকিক কাৰ্য সম্পাদন কৰোতা লোকৰ দ্বাৰা আমি অপথে যোৱাৰ যথেষ্ট ভয় থাকে। আজি বহুতো লোক তথাকথিত বিশ্বাসেৰে ৰোগ সুস্থতাকাৰী লোকৰ পিছে পিছে যায়। তেওঁলোকৰ ওচৰলৈ কিয় ইমান মানুহ যায় আমি ক'ব নোৱাৰো, কাৰণ অলপ অনুসন্ধান কৰিলেই আমি দেখা পাম যে তেওঁলোকৰ উপাসনা সভাবোৰত প্ৰকৃত অলৌকিক কাৰ্য নহয়, অত্যাধিক আৱেগহে জড়িত হৈ থাকে। পশ্চিমীয়া দেশ এখনত এজন বিখ্যাত বাইবেল পণ্ডিতে এনে এটা ঘোষণা কৰিছিল যে যি মানুহে তেনেকুৱা অলৌকিক কাৰ্য কৰোতা অথবা বিশ্বাসেৰে আৰোগ্যতা প্ৰদান কৰোতা লোকৰ জৰিয়তে সঁচাকৈয়ে কিবা ৰোগৰ পৰা আৰোগ্য হোৱা বুলি প্ৰমাণ দিব পাৰিব তেওঁক তেওঁ 5,000 টকাকৈ পুৰস্কাৰ দিব। কিন্তু অতি আচৰিত কথা যে মাত্ৰ 2 নে 3 মানুহে আগবাঢ়ি আহিছিল। তেওঁলোক অতি নিষ্ঠাবান লোক আছিল আৰু সঁচাকৈয়ে আৰোগ্য হোৱা বুলি বিশ্বাস কৰিছিল। তেওঁলোকে সেই মানুহজনে তেনে আৰোগ্যতাত বিশ্বাস নকৰে বুলি ভাবিছিল। কিন্তু আমি বিশ্বাসৰ বলত মানুহ আৰোগ্য নহয় বুলি ক'ব খোজা নাই, কিন্তু আমি ক'ব খুজিছো যে আপুনি পোনে পোনে সেই মহান বেজৰ ওচৰলৈ যাওক, অৰ্থাৎ যীশুখ্ৰীষ্টৰ ওচৰলৈ যাওক। যদি আপোনাৰ শৰীৰত কিবা ডাঙৰ বিজুতি ঘটে, আপুনি নতুনকৈ পাছ কৰা ডাক্তৰ বা ভুৱা ডাক্তৰ এজনৰ ওচৰলৈ নিশ্চয় নাযায়। আপুনি সেই বিষয়ৰ বিশেষজ্ঞ এজনহে বিচাৰিব। প্ৰিয় শ্ৰোতা, আমি সেই মহান বেজৰ ওচৰলৈ গৈছো আৰু তেওঁৰ ওচৰলৈ যিকোনো মানুহক যাবলৈ আমি ক'ব পাৰোঁ। আমি তেওঁৰ ওচৰলৈ পোনে পোনে যোৱাতহে বিশ্বাস কৰোঁ, কোনো তথাকথিত অলৌকিক কাৰ্য কৰোঁ তাৰ ওচৰলৈ নহয়। কোনো মানুহে অলৌকিক কাৰ্য কৰিব নোৱাৰে, আনকি প্ৰভু যীশুৱেও ছয়তানে বিচৰা ধৰণে অলৌকিক কাৰ্য কৰি ধৰ্মীয় নেতা হ'বলৈ অস্বীকাৰ কৰিছিল। এইটো মন কৰিবলগীয়া কথা। প্ৰিয় শ্ৰোতা, আপুনি এই কথাটো মন কৰিব যে ছয়তানেও আকৌ আহি শাস্ত্ৰৰ উদ্ধৃতি দিছিল। ছয়তানে কৈছিল, তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব, তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে সিবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। শাস্ত্ৰৰ উদ্ধৃতি দিয়াত ছয়তান ভাল, কিন্তু তেওঁ সম্পূৰ্ণ শুদ্ধভাৱে দিয়া নাছিল। এজন বিখ্যাত সাহিত্যিকে কৈছিল যে ছয়তানে নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে শাস্ত্ৰৰ উদ্ধৃতি দিয়ে, কিন্তু আচলতে ছয়তানে নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে শাস্ত্ৰৰ ভুল উদ্ধৃতি দিয়ে। ছয়তানে আচলতে গীতমালা 91 নম্বৰ গীতৰ 11 আৰু 12 নম্বৰ পদৰ পৰা উদ্ধৃতি দিছিল, কিন্তু তেওঁ এটা জৰুৰী কথা এৰি দিছে। তেওঁ 11 নম্বৰ পদৰ প্ৰথমখিনি উল্লেখ কৰা নাই। তাত এনেদৰে আছে, কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব, তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে সিবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। অৰ্থাৎ তেওঁ তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ এই কথাখিনি উল্লেখ কৰা নাই, কিন্তু এই কথাখিনি পদটোৰ দৰকাৰী কথা। ছয়তানে আচলতে প্ৰভু যীশুক ঈশ্বৰৰ পথৰ পৰা আঁতৰাই আনিব বিচাৰিছিল। প্ৰিয় শ্ৰোতা, আমাৰ জীৱনত সদায় অলৌকিক কাৰ্য কৰি থকাটো ঈশ্বৰৰ ইচ্ছা নহয়। আজি বহুতো মানুহে ভাবি থাকে যে তেওঁলোকে ঈশ্বৰক কিবা কৰিবলৈ বাধ্য কৰিব পাৰিব, কিন্তু আমি তেনে কৰিব নোৱাৰোঁ। তেওঁ সাৰ্বভৌম, আমি তেওঁৰ সৃষ্টিহে, তেওঁ স্ৰষ্টা, আমি তেওঁৰ ইচ্ছাৰ ওচৰত নত হ'ব লাগিব। কেতিয়াবা সেইটো ভাল নালাগিবও পাৰে, কিন্তু আপোনাৰ বা মোৰ ইচ্ছা নহয়, ঈশ্বৰৰ ইচ্ছাহে প্ৰয়োজনীয় কথা। এই পৰীক্ষাৰ পৰা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠে, এইয়ে যে ছয়তানে প্ৰভু যীশুক এই জগতৰ ৰাজ্যবোৰ দিব খুজিছিল। ছয়তানে জগতৰ ৰাজ্যবোৰ দিব পাৰেনে? সেই অধিকাৰ ছয়তানৰ আছেনে? ভাবি চাওকচোন। আমি যথেষ্ট চিন্তা কৰি এই প্ৰশ্নৰ উত্তৰ দিব খুজিছো। ছয়তানে জগতৰ ৰাজ্যবোৰ দিব খোজা কথাটোত যীশুৱে প্ৰত্যাহ্বান জনোৱা নাছিল। যীশুৱে ছয়তানক এই বুলি কোৱা নাছিল, তুমি মোক জগতৰ ৰাজ্যবোৰ দিব নোৱাৰা, কাৰণ সেইবোৰতো তোমাৰ হাতত নাই। জগতৰ ৰাজ্যবোৰ দিয়াৰ অধিকাৰ তুমি ক'ত পালা? নাই, প্ৰভু যীশুৱে ছয়তানক তেনেদৰে কোৱা নাছিল, কিন্তু আমি ভাবোঁ সেইবোৰ দিবলৈ আচলতে সেইবোৰ ছয়তানৰ হাতত আছিল। এই কথাটোৱে আজি জগতত চলি থকা বিভিন্ন সমস্যাৰ বিষয়ে আমাক এটা বেলেগ দৃষ্টিভংগী দিয়ে। আজি জগতখনৰ সকলো কথা ছয়তানে চলাই আছে। কিছুমান খ্ৰীষ্টিয়ানে জগতত চলি থকা কিছুমান ৰাজনৈতিক মতবাদৰ বিৰুদ্ধে যুঁজিব খোজে, কিন্তু এনে মতবাদৰ মূলতেই আছে ছয়তান। জগতৰ সকলো খেলিমেলি সমস্যাৰ অন্তৰালত আছে ছয়তান। আমাৰ আচল শত্ৰু কোন সেইটো আমি চিনি পোৱা উচিত। ছয়তান হৈছে এজন আত্মিক শত্ৰু। ছয়তানে ঈশ্বৰ হ'ব বিচাৰে, ঈশ্বৰৰ স্থান ল'ব বিচাৰে। তেওঁ যীশুক কৈছিল, তুমি মোক প্ৰণিপাত কৰা, তুমি মোক প্ৰণিপাত কৰিলে এই সকলোবোৰ মই তোমাক দিম। 11 নম্বৰ পদত আমি দেখিলো যে তৃতীয়টো পৰীক্ষাৰ পাছত ছয়তানে প্ৰভু যীশুক কিছু সময়ৰ বাবে এৰি গ'ল। তেওঁ নিশ্চয় স্থায়ীভাৱে যীশুক এৰি যোৱা নাছিল। এতিয়া পাঠ কৰি দিম 12 আৰু 13 নম্বৰ পদ। পাছে জোহন সমৰ্পিত হোৱাৰ কথা শুনি তেওঁ গালিললৈ গ'ল, আৰু নাচৰত এৰি জবুলুন আৰু নপ্তালীৰ সীমাত সমুদ্ৰৰ তীৰত থকা কফৰনহুমলৈ গৈ বাস কৰিলে। যীশু জিৰচালেম অঞ্চলৰ পৰা আঁতৰি গ'ল, কাৰণ জোহনক হেৰোদে বন্দীশালত ৰাখিছিল। এতিয়া প্ৰভু যীশুৱে তেওঁৰ মুখ্য কাৰ্যালয় দক্ষিণৰ পৰা উত্তৰলৈ আৰু তেওঁৰ নিজ নগৰ নাচৰতৰ পৰা কফৰনহুমলৈ লৈ যোৱা আমি দেখিবলৈ পাইছো। মথিয়ে তেওঁৰ এই কাৰ্যৰ বিশদ বিৱৰণ আমাক দিয়া নাই। এই কথাটোৱে আমাক এইটো দেখুৱায় যে শুভবাৰ্তা চাৰিখনে ইখনে আনখনৰ সমান্তৰাল ৰূপ ল'ব খোজা নাছিল। এখন আনখনৰ প্ৰতিলিপিৰ নিচিনা নহয়। শুভবাৰ্তাকেইখন আমি মিলাই পেলাবলৈও চেষ্টা কৰা ঠিক নহয়। চাৰিখন শুভবাৰ্তা কিয় বুলি লিখা পুস্তিকা এখনত এইবুলি দেখুওৱা হৈছে যে প্ৰতিখন শুভবাৰ্তা একোটা বিশেষ উদ্দেশ্যত লিখা হৈছিল। তাৰে এখনো প্ৰভু যীশুৰ জীৱনী হিচাপে লিখা হোৱা নাছিল। কোনেও আচলতে লিখিব নোৱাৰে। প্ৰতিখন পুস্তক মানৱ জাতিৰ একোটা বিশেষ ভাগলৈ বিশেষ উদ্দেশ্যৰে লিখা হৈছিল। মঠিয়ে লিখা শুভবাৰ্তাখন লিখা হৈছিল ধৰ্মপ্ৰাণ ভাগটোলৈ, মানৱ জাতিৰ ধৰ্মপ্ৰাণ ভাগটোলৈ আৰু বিশেষভাৱে ইছৰাইল জাতিৰ প্ৰতি। আচলতে এইখন প্ৰথমতে ইব্ৰী ভাষাতে লিখা হৈছিল বুলি পেপিয়াছ আৰু এছুবিয়াছ নামৰ দুজন মণ্ডলীৰ আদিপিতৃয়ে জানিবলৈ দিছে। যদিও মঠিয়ে যীশুৱে কফৰনহোমলৈ গুচি যোৱাৰ বিশদ বৰ্ণনা দিয়া নাই, কিন্তু আন শুভবাৰ্তাকেইখনৰ পৰা আমি এই কথা জানিব পাৰোঁ যে তেওঁক তেওঁৰ নিজৰ ঠাইত প্ৰত্যাখ্যান কৰা হৈছিল। কফৰনহোম তেওঁৰ মুখ্য কাৰ্যালয় হৈ পৰিছিল আৰু আমি যিমান গম পাওঁ যে তেওঁ ক্ৰুচবিদ্ধ হ'বলৈ শেষৰবাৰ জিৰচালেমলৈ যোৱা পৰ্যন্ত তেওঁ তাৰ পৰাই অৰ্থাৎ কফৰনহোমৰ পৰাই তেওঁৰ পৰিচৰ্যা চলাই গৈছিল। তেওঁ কিয় নাচৰতৰ পৰা কফৰনহোমলৈ গৈছিল মুঠিয়ে তাৰ কাৰণটো দিব। আন শুভবাৰ্তাকেইখনত এই কথা পোৱা নাই, কিন্তু মুঠিয়ে কৈছে যে প্ৰভু যীশুৱে যি যি কৰিছিল সকলোবোৰতে তেওঁৰ বিষয়ে পুৰণি নিয়মত কৰা ভাৱবাণী সফল হৈছিল। চৈধ্যৰ পৰা ১৬ নম্বৰ পদ পঢ়ি দিম। যিচয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল বোলে, জবুলুন দেশ আৰু নপ্তালি দেশ, সমুদ্ৰৰ ওচৰৰ পথ আৰু জৰ্দনৰ সিপাৰে থকা অঞ্চল, পৰজাতিবিলাকৰ গালিল, অৰ্থাৎ যিবিলাক অন্ধকাৰত বহি আছিল তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পালে, আৰু যিবিলাক মৃত্যুৰ দেশ আৰু ছায়াত বহি আছিল তেওঁবিলাকৰ ওপৰত জ্যোতি উদয় হ'ল। সেই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। আমি এই ভাৱবাণী যিচয়া ন নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ আৰু যিচয়া ৪২ নম্বৰ অধ্যায়ৰ ৬ আৰু ৭ নম্বৰ পদত পঢ়িবলৈ পাওঁ। পৰজাতীয়সকলৰ এই গালিল অঞ্চলৰ পটভূমিৰ বিষয়ে আমি বিশেষ আলোচনা কৰিব খোজা নাই। আপুনি ইচ্ছা কৰিলে প্ৰভু যীশুৰ দিনত সেই অঞ্চল কেনে আছিল সেই বিষয়ে অলপ পঢ়ি ল'ব পাৰে। তেওঁ ল'ৰালিকালো সেই অঞ্চলতেই কটাইছিল। এইখিনি পৰজাতীয় অঞ্চল বুলি জনা গৈছিল কাৰণ ৰোমান সাম্ৰাজ্যৰ বহুতো লোক আহি সেই ঠাইত বসতি কৰিছিলহি। গালিল সাগৰৰ পাৰত অতি সুন্দৰ অৱসৰ বিনোদনৰ অঞ্চল আছিল, কিন্তু অতি জাগতিক আৰু অলপ মন্দতাৰে পূৰ্ণও আছিল। এই অঞ্চলৰ মানুহবোৰ ঈশ্বৰৰ পৰা বহু আঁতৰত আছিল। প্ৰভু যীশুৰ মহান পোহৰ তেওঁলোকৰ ওপৰত পৰিছিল আৰু তেওঁৰ উপস্থিতিয়ে তেওঁলোকৰ বাবে এটা দায়িত্বৰ সৃষ্টি কৰিছিল। তেওঁলোকে তেওঁৰ বহু অলৌকিক কাৰ্য দেখিবলৈ পাইছিল, কিন্তু সঁহাৰি নাছিল বুলিব পাৰি। পাছত মঠি ১১ নম্বৰ অধ্যায়ৰ ২০ৰ পৰা ২৪ নম্বৰ পদত তেওঁলোকৰ প্ৰতি সুধ বিচাৰৰ ঘোষণা কৰি কৈছে, হাই হাই কৰাচিন। কফৰনহোমত যীশুৱে জোহন বাপ্তাইজকে য'ত এৰিছিল তাৰ পৰাই কাম আৰম্ভ কৰিলে। ১৭ নম্বৰ পদ, সেই কালৰে পৰা যীশুৱে ঘোষণা কৰিবলৈ ধৰিলে বোলে, মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল। যীশুৰ বাৰ্তা আছিল, মন পালতন কৰা, ঘূৰা, মোলৈ আহা, স্বৰ্গৰাজ্য ওচৰ হ'ল। ৰজাজনৰ মাজতেই সেই ৰাজ্য আহি পাইছিল। তেওঁৰ অবিহনে তেওঁলোক কেতিয়াও স্বৰ্গৰাজ্য পাব নোৱাৰে। আমি দেখিছো যে স্বৰ্গৰাজ্য মানে হৈছে পৃথিৱীৰ ওপৰত স্বৰ্গৰ শাসন। এদিন প্ৰভু যীশুৱে পৃথিৱীলৈ এয়েই আনিব। এই পৃথিৱীখন ইছৰাইলৰ বাবে স্বৰ্গত পৰিণত হ'ব। তেওঁলোক জগত সম্বন্ধীয় জাতি আৰু তেওঁলোক ইয়াতেই অনন্তকাল প্ৰৱেশ কৰিব। খ্ৰীষ্টীয় মণ্ডলীৰ আশা কিন্তু স্বৰ্গীয় আশা। জগত সম্বন্ধীয় আশাও অতি মনোমোহা আশা আৰু এইটো পুৰণি নিয়মৰ আশা। এতিয়া যীশুৱে তেওঁৰ শিষ্যসকলক আমন্ত্ৰণ কৰিব ধৰা আমি দেখিবলৈ পাওঁ। ১৮ আৰু ১৯ নম্বৰ পদ, পাছে তেওঁ গালিল সাগৰৰ তীৰত ফুৰোতে দুজন ভাই ককাই অৰ্থাৎ চিমুন যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল বোৱা দেখিলে, কিয়নো তেওঁলোক জালুৱাই আছিল। তাতে তেওঁবিলাকক ক'লে, মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম। শুভবাৰ্তাসমূহত আমি দেখিছো প্ৰভুৱে এই মানুহবোৰক অন্ততঃ ৩বাৰ আমন্ত্ৰণ জনাইছে, নাইবা এইবুলি কোৱাটোহে বেছি সঠিক হ'ব যে এওঁলোকৰ লগত যীশুৰ ৩বাৰ মুখামুখি হৈছিল। প্ৰথমবাৰ সাক্ষাৎ হৈছিল জিৰচালেমত, জোহন এক নম্বৰ অধ্যায়ৰ 35 পৰা 42 নম্বৰ পদত পোৱাৰ দৰে। তেওঁলোকৰ দ্বিতীয় সাক্ষাৎ হৈছিল গালিল সাগৰৰ পাৰত, আৰু এয়া তাৰেই বিৱৰণী যেন আমাৰ লাগে। তেওঁলোকে ইয়াৰ আগতেও তেওঁক দেখিছিল, কিন্তু সেই সময়ত তেওঁলোকক নিজৰ লগত থাকিবলৈ আমন্ত্ৰণ জনোৱা নাছিল। এতিয়া গালিল সাগৰত তেওঁলোকক আকৌ লগ পাই নিজৰ লগত থাকিবলৈ আহ্বান কৰিছে। তাৰ পাছত আমি দেখিবলৈ পাওঁ তেওঁলোক আকৌ মাছ মৰা কামলৈ উভতি গৈছিল। মাৰ্ক আৰু লোকে আমাক সেই বিৱৰণ দিছে। তেওঁলোকক অৱশেষত আকৌ মাতিলে, আৰু সেয়া আছিল পাচনি হবলৈ কৰা আহ্বান। সকলোতকৈ আচৰিত কথা এয়ে যে যীশুৱে এওঁলোকৰ নিচিনা মানুহক আহ্বান কৰিছিল। আমি এই কথা সদায় অনুভৱ কৰোঁ যে যিহেতু তেওঁ শিষ্যসকলৰ নিচিনা অসিদ্ধ মানুহকো আমন্ত্ৰণ জনাইছিল, গতিকে তেওঁ আপোনাকো ব্যৱহাৰ কৰিব পাৰে, মোকো ব্যৱহাৰ কৰিব পাৰে। এই কথা জানি আমাৰ উৎসাহ জন্মে যে আমি তেওঁৰ দ্বাৰা ব্যৱহৃত হবলৈ একেবাৰে শুদ্ধ সিদ্ধ সাধু সন্ত নহলেও হয়। আপুনি যদি মাছ মৰা ব্যৱসায়ত নাই, তেন্তে তেওঁ আপোনাক মাছ ধৰা জালুৱৈ হয়তো নকৰিবও পাৰে, কিন্তু আপুনি যি ব্যৱসায়তেই আছে আপোনাক তেওঁ ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি তেওঁৰ হাতত নিজকে গতাই দিয়ে, তেওঁ ব্যৱহাৰ কৰিব পাৰে। এগৰাকী মহিলাই খ্ৰীষ্টৰ হকে সাক্ষ্য দিবলৈ গ'লেই মুখ বন্ধ হৈ যায়, কিন্তু তেওঁ অতি সুস্বাদু কেক বনাব পাৰিছিল। তেওঁ খ্ৰীষ্টৰ হকে সাক্ষ্য দিব নোৱাৰাৰ কাৰণে বৰ দুখ কৰিছিল। তেতিয়া পালকে কৈছিল, আপুনি বাৰু কেতিয়াবা এই কথাটো চিন্তা কৰি চাইছেনে? প্ৰভুৱে কিজানি আপোনাক মণ্ডলীৰ পৰিয়ালবোৰত কেক বনোৱাটোৱেই বিচাৰিছে? এইটো শুনাত হাঁহি উঠা যেন লাগিলেও আচলতে হাঁহিব লগা কথা নহয়। দৰকাৰী কথাটো হৈছে আমি নিজকে তেওঁৰ হাতত দিয়াটোহে। তেওঁ আমাক সকলোকে একে কাম নকৰোৱায়, কাৰণ আমাৰ প্ৰত্যেকৰে বেলেগ বেলেগ বৰ তেওঁ দিছে। খ্ৰীষ্টৰ শৰীৰৰ বিভিন্ন অংগৰ কাৰ্যকলাপ বেলেগ বেলেগ। 20-22 নম্বৰ পদ পঢ়িম। তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল, আৰু তেওঁ তাৰ পৰা আগুৱাই গৈ আন দুজন ভাই ককাই অৰ্থাৎ শিৱদীয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক জোহনক তেওঁলোকৰ বাপেক শিৱদীয়ে সৈতে নাৱত নিজৰ নিজৰ জাল বাদি থকা দেখি তেওঁলোককো মাতিলে। তাতে তেওঁলোকেও তেতিয়াই নাও আৰু নিজৰ বাপেককো এৰি তেওঁৰ পাছে পাছে গ'ল। এওঁলোক অলপ বিশেষ ধৰণৰ লোক, আৰু আমি তেওঁলোকৰ বিষয়ে অধিকভাৱে জানিবলৈ পাম আন শুভবাৰ্তা কেইখনৰ বিৱৰণীৰ পৰাও। এই সময়ত যীশু আছিল ইছৰাইলৰ উত্তৰ অঞ্চলত। 13 নম্বৰ পদ। পাছে যীশুৱে গোটেইখন গালিল দেশত ফুৰি ফুৰি তেওঁবিলাকৰ নামঘৰবোৰত উপদেশ দি ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰি মানুহবিলাকৰ সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিলে। যীশুৱে তেওঁলোকৰ ধৰ্মধামত শিক্ষা দি আছে আৰু ৰাজ্যৰ শুভবাৰ্তাৰ কথা শিকাইছে। এই ৰাজ্যৰ বিষয়ে শুভবাৰ্তা এয়ে যে এই স্বৰ্গৰাজ্য ৰজাজনাৰ মাজেৰে ওচৰ হ'ল। তেওঁলোকে মাথোন তেওঁক গ্ৰহণহে কৰিব লাগে, লগতে তেওঁলোকৰ শাৰীৰিক ৰোগো সুস্থ কৰিছে। প্ৰিয় শ্ৰোতা, সেই সময়ৰ হাজাৰ হাজাৰ লোকক যীশুৱে সুস্থ কৰিছিল, বিশেষকৈ মঠিয়ে সেই কথা আমাক জনাইছে। আমি কথাখিনি পঢ়িলে গম পাওঁ যে এইবোৰ এনেই এটা দুটা ঘটনা নহয়, কিন্তু হাজাৰ হাজাৰ লোক সুস্থ হৈছিল। সেইবাবেই যীশুৰ শত্ৰুবোৰ তেওঁ কৰা অলৌকিক কাৰ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সন্দেহ প্ৰকাশ কৰাৰ পৰা বিৰত আছিল। তেওঁলোকে কোনো সন্দেহ প্ৰকাশ কৰিব পৰা নাছিল, কাৰণ তেনেদৰে সুস্থ হোৱা অগণন লোক আছিল। আমাৰ দেশত কিন্তু বিশ্বাসেৰে সুস্থ কৰা বুলি দাবী কৰা অগণন তথাকথিত ধাৰ্মিক লোক আছে, কিন্তু তেওঁলোকৰ যোগেদি সুস্থ হোৱা মানুহহে আমি দেখিবলৈ নাপাওঁ, অন্ততঃ আমি হলে লগ পোৱা নাই। 24 নম্বৰ পদ। তাতে তেওঁৰ খ্যাতি ছিৰিয়া দেশখনতেই ব্যাপিল, আৰু ভূতে পোৱা, আঁৱৰীয়া, যথৰ ৰোগী আদি কৰি নানাবিধ ৰোগত আৰু যাতনাত পৰা ৰোগীবিলাকক তেওঁৰ ওচৰলৈ আনিলত তেওঁবিলাকক সুস্থ কৰিলে। অগণন জনতালৈ মন কৰক। 25 নম্বৰ পদ। তাতে গালিল, ডিকাপলি, জেৰুচালেম আৰু জিহুদিয়াৰ পৰা আৰু জৰ্দনৰ সিপাৰৰ পৰাও বহু মানুহৰ দল তেওঁৰ পাছে পাছে গ'ল। ডিকাপলি আছিল গালিলৰ উত্তৰে আৰু জৰ্দন নদীৰ পূবে অৱস্থিত 10খন নগৰেৰে গঠিত এখন জিলা। লগতে জেৰুচালেমৰ পৰা, জিহুদিয়াৰ পৰা, পেলেষ্টাইনৰ একেবাৰে দক্ষিণ ভাগৰ পৰা আৰু জৰ্দনৰ সিপাৰৰ পৰাও মানুহবোৰ আহিছিল, অৰ্থাৎ বহু দূৰৰ পৰা আহিছিল। যীশুৱে পেলেষ্টাইনৰ উত্তৰ অঞ্চলত পৰিচৰ্যা কৰিছিল। মঠিয়ে লিখা শুভবাৰ্তাখন পঢ়োতে আমি এই কথা মনত ৰখা উচিত যে মঠিয়ে আমাক যীশুখ্ৰীষ্টৰ জীৱনৰ ধাৰাবাহিক বিৱৰণ দিবলৈ চেষ্টা কৰা নাই। তেওঁৰ শুভবাৰ্তাত যীশুক এজন ৰজা হিচাপে উপস্থাপন কৰিছে আৰু তেওঁ এনে এটা শৈলী ব্যৱহাৰ কৰিছে যিটো হৈছে ৰজাক উপস্থিত কৰোৱা আৰু ইছৰাইল জাতিৰ আগত তেওঁ কৰা দাবীবোৰ উপস্থাপন কৰোৱা এটা বিশেষ ধাৰা। এই কথাটো আমি লক্ষ্য কৰা প্ৰয়োজন। আমি মঠিৰ শুভবাৰ্তাত এই গতিটো লক্ষ্য নকৰিলে শুভবাৰ্তাখন লিখাৰ উদ্দেশ্যটো দেখাতেই ব্যৰ্থ হ'ম। প্ৰভু যীশু ৰজা, তেওঁ ৰজা হিচাপে এই পৃথিৱীত তেওঁ ৰাজ্য প্ৰতিষ্ঠা কৰিবহি। সেইদিনা বাৰু আপোনাৰ স্থান ক'ত হ'ব? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। জনা।